নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 63.98%। পৰীক্ষাত অৱতীৰ্ণ হোৱা 422,737 পৰীক্ষাৰ্থীৰ ভিতৰত 89,141 শিক্ষাৰ্থী প্ৰথম বিভাগত, 135,568 দ্বিতীয় বিভাগত আৰু 45,862 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। 85.55% উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্ৰথম স্থান, 81.10% ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু 80.64% উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জিলাই তৃতীয় স্থান দখল কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিষী শইকীয়াই 98.50% লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। কামৰূপ মহানগৰৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তাৰ্শ বৰদলৈয়ে 98.33% লাভ কৰি দ্বিতীয় স্থান আৰু যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনিৰ্বাণ বৰগোহাঁয়ে 98.17% তৃতীয় স্থান লাভ কৰিছে। উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বীটৰ হাৰ্ড কপি তথা প্ৰমাণ পত্ৰ প্ৰদানৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজিত এখন সংবাদমেলত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি সামৰণি পৰিছে। আজি অন্তিম দিনা ভালেসংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। শিৱসাগৰ জিলাত বিজেপিৰ প্ৰাৰ্থীসকলে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলটোৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, 27টা পঞ্চায়ত আৰু 270টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। অৱশ্যে জিলাখনৰ কিমানগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে সেই বিষয়ে এতিয়ালৈকে নিৰ্বাচনী কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই। কাছাৰ জিলাত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্ৰ দাখিল কৰে। মন্ত্ৰী কৌশিক ৰায়, শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, কাছাৰ জিলা বিজেপি সমিতিৰ সভাপতি ৰূপম সাহাকে ধৰি দলীয় কৰ্মীসকলে সমদল উলিয়াই শিলচৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা কাছাৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনত কংগ্ৰেছ দলৰ ভুৱনেশ্বৰ, স্প্ৰিকোনা জিলা পৰিষদৰ প্ৰাৰ্থী ফৰিদা পাৰ্বিন, ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী জমিমা য়াছমিন মজুমদাৰ আৰু কাটিগড় লক্ষ্মীপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ণালী মালাকাৰে মনোনয়ন পত্ৰ দাখিল কৰে। হোজাই জিলাতো আজি শান্তিপূৰ্ণভাৱে মনোনয়ন পত্ৰ দাখিলৰ সামৰণি পৰে। হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে দলীয় প্ৰাৰ্থীসকলক লৈ এই সমগ্ৰ ব্যৱস্থা পৰিদৰ্শন কৰে। জিলাখনৰ লামডিং সমষ্টিৰ অন্তৰ্গত 18খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীসকলে আজি লামডিং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আজি মঙলদৈ বিধানসভা সমষ্টিৰ অধীনৰ জিলা পৰিষদ আসনৰ বাবে দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত থাকে। দক্ষিণ হালমৰা মানকাছৰত 4খন জিলা পৰিষদৰ, 35খন আঞ্চলিক পঞ্চায়ত আৰু 350খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শিক্ষা সেতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত 387গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত কুমাৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। যোৱা 9 এপ্ৰিলত এই শিক্ষকসকলৰ উপস্থিতি শিক্ষা সেতু এপত লাভ নকৰাৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক পৰিদৰ্শকে নিৰ্দেশ দিয়ে। অৱশ্যে আৰ্জিত ছুটি, শিশু যতন ছুটি, প্ৰসূতিকালীন ছুটি অথবা বি এড ডেপুটেশ্যনত থকা শিক্ষকসকলৰ দৰমহা কৰ্তন নকৰিবলৈও বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে নিৰ্দেশ দিয়াৰ লগতে এই ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিষয়াসকলে কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে। শ্ৰীভূমি জিলা আয়ুক্ত এটা অধিসূচনাযোগে জিলাখনৰ সকলো কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ মুৰববীক পঞ্চায়ত নিৰ্বাচন উপলক্ষে চৰকাৰী বন্ধৰ দিনটো সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্যালয়, শিক্ষানুষ্ঠান আদি খোলা ৰাখিবলৈ নিৰ্দেশ দিছে। শ্ৰীভূমি জিলাৰ পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সময়ে সময়ে নিৰ্বাচন সংক্ৰান্তীয় নিযুক্তি পত্ৰ আৰু নিৰ্দেশ জাৰি কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত। নমস্কাৰ।